ಏಯಾ ಆಕಾಶವಾಣಿ. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সন্ত্ৰাসবাদ সন্দৰ্ভত দ্বৈতমান কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্তব্য কৰিছে। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে প্ৰকাশিত টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত হোৱা ভূমিকম্পত কমেও 250 জন লোকৰ প্ৰাণহানি হৈছে। জম্মু কাশ্মীৰত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰিছে। আৰু কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া মোবাইল কংগ্ৰেছ IMC25 এপ্লিকেশ্যন মুকলি কৰে। সন্ত্ৰাসবাদ সন্দৰ্ভত দ্বৈতমান কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰিহণাযোগ্য বুলি মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে বিগত 4 দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ প্ৰতি শ্ৰীমোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতে অত্যন্ত ইতিবাচক ভূমিকা পালন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই সংস্থাৰ বাবে ভাৰতৰ লক্ষ্য আৰু নীতি 3টা গুৰুত্বপূৰ্ণ স্তম্ভৰ ওপৰত আধাৰিত, আৰু সেয়া হ'ল নিৰাপত্তা, যোগাযোগ আৰু সুযোগ সুবিধা। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনৰ সময়ছোৱাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দৃষ্টিভংগী আৰু মতামত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ সদায়ে অন্তৰ্দৃষ্টিসম্পন্ন বুলি মন্তব্য কৰে। শ্ৰীমোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙেও কালি ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ উন্নত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক অটুট ৰখাৰ বাবে দুয়োখন দেশৰ মাজৰ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সীমান্তত শান্তি আৰু স্থিৰতা বজাই ৰখাটো ভাৰত চীন সম্পৰ্কৰ বাবে এটা বীমা নীতিৰ বুলি প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক স্পষ্ট কৰি দিয়ে। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে 2020 চনৰ জুনত গলৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হোৱা উত্তেজনামূলক পৰিস্থিতিৰ পাছত বিগত মাহকেইটাত দুয়োখন দেশে সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। শ্বি জিনপিঙৰ সৈতে হোৱা এই আলোচনাত শ্ৰীমোদীয়ে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি ইয়াক প্ৰতিহত কৰাৰ বাবে পাৰস্পৰিক সমৰ্থন আৰু সহযোগিতাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু চীনৰ মাজত থকা মতভেদসমূহ বিবাদত পৰিণত হোৱা উচিত নহয় বুলি দোহাৰে। তেওঁলোকে লগতে চলিত মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিৰ আলোচনাৰ অন্তত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহমত প্ৰকাশ কৰি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰা আৰু এই ক্ষেত্ৰত পৰ্যটক ভিছাৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় আৰু প্ৰত্যাহ্বানসমূহ, বিশেষকৈ সন্ত্ৰাসবাদ আৰু মুক্ত বাণিজ্যৰ ক্ষেত্ৰত বহুপাক্ষিক মঞ্চৰ প্ৰয়োজনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি চীনৰ টিয়ানজিঙত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ পূৰ্ণাংগ সত্ৰত ভাষণ দিব। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে টিয়ানজিনৰ সংবাদদাতাক জনোৱা মতে শ্ৰীমোদীয়ে তেওঁৰ ভাষণত আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য আগবঢ়াব। চীনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰৰ মুৰববীসকলৰ সন্মিলনৰ পাছত আজি প্ৰকাশ পোৱা টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। ইয়াৰ লগতে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাকো স্বীকৃতি দিয়া হৈছে। পেহেলগামত যোৱা 22 এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সদস্য ৰাষ্ট্ৰসমূহে তীব্ৰ গৰিহণা দিয়াৰ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘোষণাৰ লগতে এনেধৰণৰ আক্ৰমণৰ ঘটনাত অভিযুক্ত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক আৰু সংগঠক সকলোকে জবাবদিহি হোৱা উচিত বুলি কোৱা হৈছে। সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অটল স্থিতি অক্ষুণ্ণ ৰখাৰ প্ৰতিশ্ৰুতিৰ দৃঢ়তাৰে প্ৰকাশ কৰি এই সদস্য ৰাষ্ট্ৰসমূহে উদ্দেশ্য প্ৰণয়িতভাৱে কৰা এনেধৰণৰ কাৰ্য গৰিহণা দিয়াৰ লগতে এই ধৰণৰ ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌম অধিকাৰ আৰু দায়িত্বৰ ওপৰত আলোকপাত কৰে। এই ঘোষণাত সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদক গৰিহণা দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে যুঁজত দ্বৈত মান বা দ্বৈত মতবাদ পোষণ কৰাটো গ্ৰহণযোগ্য নহয় বুলি গুৰুত্ব আৰোপ কৰা হৈছে। উদ্ভাৱন আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ প্ৰতি সঁহাৰি জনাই এই ঘোষণাত নতুন দিল্লীত যোৱা 3-5 এপ্ৰিললৈ আয়োজিত 5ম ছাংহাই সহযোগিতা সংস্থাৰ ষ্টাৰ্টআপ মঞ্চৰ সফল আয়োজনকো আদৰণি জনোৱা হয়। আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত কালি হোৱা এটা ভূমিকম্পত কমেও 250 জন লোকৰ মৃত্যু হোৱাৰ লগতে 500 জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্বিক সমীক্ষা মতে ৰিখটাৰ স্কেলত 6 প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ নানগাৰাহাৰ প্ৰদেশৰ জালালাবাদ নগৰৰ 27 কিলোমিটাৰ পূব উত্তৰ পূবত বুলি কোৱা হৈছে। কুনাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নুৰগুল, চকি, ৱাটপুৰ, মানগি আৰু চাপাধাৰা জিলাত কমেও 250 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে 500 জন আহত হৈছে। পাকিস্তান আৰু ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে উত্তৰ ভাৰতৰ বহু ঠাইত এই জোকাৰণি অনুভূত হয়। বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ'বলগীয়া এই কৰ্মশালাত অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে 2018 চনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে দেশৰ বিভিন্ন প্ৰান্তত বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰি আহিছে। এই পৰিষদ দেশৰ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ গুণগত মানৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। জম্মু কাশ্মীৰত শেহতীয়া প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰিছে। জম্মুৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰতিকূল বতৰ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰা হৈছে। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু বতৰ উন্নত হলেই বিদ্যালয়সমূহ পুনৰ খোলাৰ কথা বিবেচনা কৰা হ'ব। তদুপৰি জম্মু আৰু কাশ্মীৰ বিদ্যালয় শিক্ষা বোৰ্ডে 10ম আৰু 11ম শ্ৰেণীৰ আজিৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰিছে। উল্লেখযোগ্য যে ডাৱৰ বিস্ফোৰণ আৰু আকস্মিক বানৰ ক্ষয় ক্ষতি তথা সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি জম্মুলৈ যাব। শ্ৰীশ্বাহে ভূমিস্খলনৰ ফলত বৈষ্ণৱী মন্দিৰলৈ যোৱা ভালেসংখ্যক তীৰ্থযাত্ৰীৰ মৃত্যু হোৱা কাট্ৰাৰ পৰিস্থিতি পৰ্যালোচনা কৰিব। তেওঁ জম্মুৰ ৰাজভৱনত বান সাহায্য সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকতো মিলিত হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া মোবাইল কংগ্ৰেছ IMC25 এপ্লিকেশ্যন মুকলি কৰে। কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থা আৰু উন্নত নেটৱৰ্কিঙৰ লগতে বিভিন্ন সা সুবিধা থকা এই এপ্লিকেশ্যনে প্ৰদৰ্শনীখনত দৰ্শকক বিশেষ সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ অহা 8ৰ পৰা 11 অক্টোবৰলৈ নতুন দিল্লীত যশোভূমি কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ'ব। এইবাৰৰ এই প্ৰদৰ্শনীৰ বিষয় হ'ল ৰূপান্তৰৰ বাবে উদ্ভাৱন। দেশৰ মুঠ ঘৰুৱা উৎপাদন 7.8% বৃদ্ধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও যে ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰে সেয়াই প্ৰমাণ কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীৰিজিজুৱে কয় যে বিশ্বৰ শীৰ্ষ অৰ্থনীতিবিদসকলে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় অৰ্থনীতিক সৰ্বোৎকৃষ্টভাৱে আগবঢ়াই নিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে দেশক আত্মনিৰ্ভৰ কৰি তুলিবলৈ মেক ইন ইণ্ডিয়াৰ প্ৰসাৰ তথা স্বদেশী সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। সন্ত্ৰাসবাদ সন্দৰ্ভত দ্বৈতমান কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে প্ৰকাশিত টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত হোৱা ভূমিকম্পত কমেও 250 জন লোকৰ প্ৰাণহানি হৈছে। জম্মু কাশ্মীৰত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰিছে আৰু কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া মোবাইল কংগ্ৰেছ IMC25 এপ্লিকেশ্যন মুকলি কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।